বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশ দুখনৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু শান্তিপূৰ্ণ কৰি তোলাটো সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনী দিয়া এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কূটনৈতিক আৰু সামৰিক পৰ্যায়ত ইতিবাচক আৰু গঠনমূলক দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে দুয়োখন দেশে সীমান্তত শান্তি সুস্থিৰ অৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত তেওঁ কয় যে দেশখনত অধিক সংখ্যক ভোটদাতাই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ জৰিয়তে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত হৈছে। 2019ৰ নিৰ্বাচনত 60 কোটিতকৈও অধিক লোকে ভোটদান কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। এইবেলিৰ নিৰ্বাচনত 97 কোটিতকৈও অধিক যোগ্য ভোটদাতাই তেওঁলোকৰ ভোটদান সাব্যস্ত কৰিব বুলি উল্লেখ কৰে। দেশজুৰি 10 লাখতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাম্মা ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে মহাম্মাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে মহাম্মা ফুলে এগৰাকী ভৱিষ্যদৰ্শী সমাজ সংস্কাৰক আছিল। তেওঁ সমতাৰ হকে নিষ্ঠাৰে কাম কৰাৰ লগতে অন্যায়ৰ বিৰুদ্ধে আজীৱন যুঁজ কৰিছিল। তেওঁৰ চিন্তাধাৰাই লাখ লাখ লোকক উদ্বুদ্ধ কৰিছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহাম্মা ফুলেৰ অবিৰত প্ৰচেষ্টাই সমাজত স্থায়ী ছাপ এৰিছে। দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক সবল কৰি তোলাৰ বাবে ফুলে পৰিকল্পনা সফল কৰি তুলিবলৈ আজি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ 10খন ৰাজ্য তথা 2খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ 4খন তথা গুজৰাটৰ 26, কৰ্ণাটকৰ 14, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, মধ্যপ্ৰদেশৰ 8, ছত্তীশগড়ৰ 7, বিহাৰৰ 5, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ 2খনকৈ আৰু জম্মু কাশ্মীৰত 1খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত স্থগিত ৰখা নিৰ্বাচনৰ বাবেও কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বেতুল সংসদীয় সমষ্টিৰ নিৰ্বাচন বহুজন সমাজ পাৰ্টীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল। অহা 19 এপ্ৰিললৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকিব। অহা 7 মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। লগতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও দলসমূহে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাৰ বৰগোলাই খেলপথাৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে নাহৰকটীয়া, দুলীয়াজান আৰু খোৱাঙৰ জনসভাতো অংশ ল'ব। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিগবৈ বিধানসভা সমষ্টিৰ টঙনা ৰাজ্যসভা প্ৰেক্ষাগৃহত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে 2 নম্বৰ বেতনী ৰংগমঞ্চ, দুৱাৰমৰা আদৰ্শ গাঁও খেলপথাৰ আৰু টেঙেৰী প্ৰগতিশীল সংঘৰ লগতে ডিগবৈ মণ্ডলত খেৰজান বিহুতলী, মুলিয়াবাৰী নৱযুৱক সংঘ, কালীপূজা খেলপথাৰ, মিছনপাৰা আৰু কালীবাৰী হাউচিং এলেকাত প্ৰচাৰ চলাব। বিজেপিৰ নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অগ্ৰপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীফুকন চৌধুৰীৰ হৈ বজালীত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। আনহাতে ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি টিংখাং বিধানসভা সমষ্টিত কেইবাটাও নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীত ভাগ লোৱাৰ কথা। প্ৰাৰ্থীগৰাকীয়ে মদাৰগুৰি ৰাজহুৱা খেলপথাৰ, নামদাং চাৰিআলি ৰাজহুৱা খেলপথাৰ, দীঘলীয়া খেলপথাৰ, পিঠাগুটি ৰাজহুৱা খেলপথাৰ, লংবৈ ৰাজহুৱা খেলপথাৰ, সৰুজনী বাগান, বজাৰ প্ৰেক্ষাগৃহ, গেলাদিচাং ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু ৰাজগড়ত আজি প্ৰচাৰ চলাব। আনহাতে বিজেপি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে আজি তিতাবৰ আৰু মাজুলীত 12খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা। লগতে প্ৰাৰ্থীগৰাকীয়ে মাজুলীতো আজি প্ৰচাৰ চলাব। দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰাৰ্থীগৰাকীক সংগ দিব। সমান্তৰালকৈ সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি 14খন নিৰ্বাচনী সভাত ভাগ ল'ব। তিতাবৰ, শিৱসাগৰ আৰু যোৰহাট নিমাতীত অনুষ্ঠিত হ'বলগীয়া এই সভাকেইখনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ তেজপুৰত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। ইপিনে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত মানে দলীয় প্ৰাৰ্থী মনোজ ধনোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ডিব্ৰুগড়ত উপস্থিত হ'ব। মানে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌডিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শোণিতপুৰ ভ্ৰমণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
আজি পবিত্ৰ ঈদ উল ফিতৰ। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাই বিভিন্ন ঈদগাহ আৰু মছজিদত ঈদৰ নামাজ আদায় কৰিব। দিল্লী জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল মণ্ডলী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এই উৎসৱে প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয় পবিত্ৰ ঈদ হৈছে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ উপভোগ কৰাৰ সুন্দৰ সময়। এই উৎসৱে সকলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধিৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাটোত উল্লেখ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে ঈদ উল ফিতৰে আমাক উদাৰতা আৰু একতাৰ মূল্যবোধৰ কথা মনত পেলাই দিয়াৰ লগতে আমাৰ দেশৰ বৈচিত্ৰময় নীতি নিয়মক অধিক সুদৃঢ় কৰে। তেওঁ ঈদে সকলোৰে জীৱনলৈ আনন্দ আৰু পূৰ্ণতা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ঈদ উল ফিতৰে সমাজলৈ শান্তি, একতা আৰু গভীৰ মমতাবোধ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 3 উইকেটত পৰাজিত কৰে। 197 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে খেলখনৰ অন্তিমটো বলত ৰশিদ খানৰ বাউণ্ডেৰীৰ সহায়ত 7 উইকেটৰ বিনিময়ত 199 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক শুভমন গিলে 44টা বলত 72 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 196 ৰাণ কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে 48টা বলত 76 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক সঞ্জু ছেমছনে 38টা বলত 68 ৰাণ কৰি অপৰাজিত হৈ ৰয়। গুজৰাট টাইটানছৰ হৈ ৰশিদ খান, উমেশ যাদৱ আৰু মোহিত শৰ্মাই 1টাকৈ উইকেট দখল কৰে। ৰশিদ খানৰ প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। জাৰ্মানীত অনুষ্ঠিত হোৱা WTT ফিডাৰ ডাছেলডৰ্ফ টেবুল টেনিছ প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ য়শস্বিনী ঘোৰপা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। য়শস্বিনী ঘোৰপাদে মহিলাৰ একক শাখাত তালি দক্ষিণ কোৰিয়াৰ জি য়ুন ছেক 3-2 ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে এতিয়া পৰৱৰ্তী ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ আন এগৰাকী খেলুৱৈ কিম হাঙয়ৰ বিৰুদ্ধে খেলিব। চীনত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক প্ৰি কোৱাৰ্টাৰৰ এখন খেলত আজি ভাৰতৰ দুবাৰৰ অলিম্পিক বিজয়ী PV সিন্ধু চীনৰ ষষ্ঠ বাছনিৰ হান ইউৰ বিৰুদ্ধে মুখামুখি হ'ব। সিন্ধুৱে কালি অনুষ্ঠিত হোৱা এখন খেলত বিশ্বৰ 33 নম্বৰ স্থানৰ খেলুৱৈ মালয়েছিয়াৰ গহ জিন ৱেইক 18-21, 21-14, 21-19 ফলাফলত পৰাস্ত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।